एया आकह बनी। বাতৰি সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংহত জনজাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ কৰে। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বাৰ্ষিক সৌৰশক্তি উৎপাদন সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত 2025 বৰ্ষত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি বিকাশ বজাৰ হিচাপে পৰিগণিত হৈছে। গুৱাহাটীত IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব আৰু মহিলা ছাফ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি ভাৰত ভূটানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সংহত জনজাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় সন্মিলন আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় সমাজসমূহ সাংস্কৃতিকভাৱে চহকী আৰু সেয়েহে এই সম্প্ৰদায়সমূহক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা উচিত। দেশৰ শেষ প্ৰান্তৰ অন্তিমটো পৰিয়াল আৰু অন্তিমখন গাঁওকো উন্নয়নে স্পৰ্শ কৰা উচিত বুলি শ্ৰীমতী মুৰ্মুৱে কয়। এতিয়াও জনজাতীয় সম্প্ৰদায়ৰ বহু লোক উন্নয়নমূলক কাম কাজ সম্পৰ্কে অৱগত নহয় বুলিও তেওঁ মন্তব্য কৰে।
ये दूर दराज के लोग जो जंगलों में रहते हैं उन तक एक रोडमैप बनाना चाहिए। आप कौन सी गांव को कवर किया, कौन सी पॉपुलेशन कहते हैं, ट्राइबल के कितने लोग हैं, कहां तक हम पहुंच पाए कहां तक नहीं पाए। पढ़ा लिखा होते हुए भी बहुत लोग बहुत चीजें जानते हैं लेकिन वो खुलते नहीं। लेकिन उनको खुलना पड़ेगा, शामिल होना पड़ेगा देश के विकास के लिए, समाज के विकास के लिए, आदिवासी लोगों को आगे लाने के लिए तो खुद को ही कुछ करना पड़ेगा।
উল্লেখযোগ্য যে চলিত বছৰৰ জনজাতীয় গৰিমা উৎসৱৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ নেনো ছায়েন্স আৰু ইঞ্জিনিয়াৰিং চেণ্টাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে এটা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত স্থাপন কৰা 75টা মহাকাশ পৰীক্ষাগাৰো মুকলি কৰিব। এই সন্মিলনত সমগ্ৰ দেশত জনজাতি উন্নয়নৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰা হ'ব। 26খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশ ল'ব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বাৰ্ষিক সৌৰশক্তি উৎপাদন সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত 2025 বৰ্ষত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি বিকাশ বজাৰ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি এই সাফল্যৰ বিষয়ে সদৰি কৰি কয় যে দেশৰ সৌৰশক্তি বিকাশ গাথাই গোলকীয় মান স্থাপন কৰিবলৈ সমৰ্থ হৈছে আৰু নীতিগত সমৰ্থন, উদ্ভাৱন আৰু বিশ্বমানৰ আন্তঃগাঁথনিৰ বলত অভিলেখ পৰিমাণৰ উৎপাদন সামৰ্থ্য বৃদ্ধিৰে নতুন ইতিহাস ৰচনা কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ নিকা শক্তিলৈ ৰূপান্তৰৰ প্ৰক্ৰিয়া তীব্ৰতৰ হৈ উঠিছে, বহনক্ষম উন্নয়নে গতি লাভ কৰিছে আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত গোলকীয় নেতা হিচাপে দেশৰ স্থিতি সবল হৈ উঠিছে। গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে IIMৰ প্ৰস্তাৱিত চৌহদ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে শ্ৰীপ্ৰধানক ৰাজ্যৰ শিক্ষা আন্তঃগাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰস্তাৱিত IIMএ অসমক উত্তৰ পূব ভাৰতৰ শিক্ষা, গৱেষণা আৰু বিদ্যায়তনিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি প্ৰতিষ্ঠানটো স্থাপনৰ ফলত ব্যৱস্থাপনা, শিক্ষা, দক্ষতা বিকাশ আদি ক্ষেত্ৰৰো উন্নতি সাধন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিয়লি 4:05 বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল থাৱৰচান্দ গেহলাটে মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব। কৰ্ণাটকৰ প্ৰাক্তন গৃহমন্ত্ৰী ডঃ জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আজি অন্য 10গৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত ল'ব। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সিং সূৰ্যেৱালা, আধ্যামিক নেতা, লেখক, অভিনেতা আৰু বিশিষ্ট উদ্যোগীসকল এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। লোকভৱনত আয়োজিত এই অনুষ্ঠানৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে 3000ৰো অধিক আৰক্ষী কৰ্মী নিয়োগ কৰা হৈছে। জনসাধাৰণে শপতগ্ৰহণ অনুষ্ঠান প্ৰত্যক্ষ কৰিব পৰাকৈ মহানগৰীৰ ঠায়ে ঠায়ে এল ই ডি স্ক্ৰীণ লগোৱা হৈছে। আজি বিশ্ব বাইচাইকেল দিৱস। পৰিৱেশ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ অন্যতম আহিলা হিচাপে চাইকেলৰ ব্যৱহাৰ তথা ব্যয়সাধ্য, সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যমৰূপে চাইকেল চলোৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ 3 জুনত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই তুৰ্কমেনিস্তান চৰকাৰৰ এটা প্ৰস্তাৱ মৰ্মে এই দিৱস পালনৰ সিদ্ধান্ত লৈছিল। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা। কাৰ্বন নিৰ্গমন ৰোধ কৰা, যানজট দূৰ কৰা আৰু সুস্থ তথা বহনক্ষম নগৰীয়া জীৱন সৃষ্টিৰ ক্ষেত্ৰত চাইকেলৰ বিশেষ গুৰুত্ব আছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ, সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্ৰণী ভূমিকা লবলৈ আহান জনাইছে। বিশ্ব বাইচাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰিৱেশ আৰু নিকা পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰত সহায় কৰে। তেওঁ কয় যে চাইকেল চলোৱাৰ অভ্যাসে এগৰাকী ব্যক্তিক শাৰীৰিক, মানসিক আৰু সুস্থতা বৰ্তাই ৰখাতেই নহয় বৰং এখন সুস্থ আৰু সেউজ ৰাষ্ট্ৰ গঢ়াটো অৰিহণা যোগায়।
চাইক্লিং কো আপনে জীৱন কা হিচা বনাই। চাইক্লিং কেৱল এক ব্যায়াম য়া এক দিন কি হবি নহিঁ বল্কি স্বস্থ আৰু সশক্ত জীৱনশৈলী কি পহচান হে। ইয়ে হমাৰে স্বাস্থ্য কে সাথ সাথ পৰ্যাৱৰণ কো সুৰক্ষিত ৰখনে কা সবসে সস্তা, সুন্দৰ আৰু টিকাও মাধ্যম হে। জিতনা অধিক হম চাইকেল কা উপয়োগ কৰেংগে উতনা হি প্ৰদূষণ কম হোগা আৰু পেট্ৰল ডিজেল কি বচত কে মাধ্যম সে দেশ কো ভি লাভ মিলেগা।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শাৰীৰিক সক্ৰিয়তা আৰু সুস্বাস্থ্যৰ বাবে চাইকেল মহৌষধ বুলি উল্লেখ কৰে। তেওঁ প্ৰকৃতিৰ সৈতে সহৱস্থান আৰু নিজক নিৰোগী কৰি ৰখাৰ স্বাৰ্থত সকলোকে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। দিল্লীৰ মালব্য নগৰত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত 21 জন লোকে প্ৰাণ হেৰুৱায়। দক্ষিণ দিল্লীৰ উপ আৰক্ষী আয়ুক্ত আনন্দ মিট্টালে প্ৰকাশ কৰা মতে অগ্নি নিৰ্বাপন বিভাগৰ 8খন গাড়ীৰ সহায়ত জুই নিয়ন্ত্ৰণ কৰা হৈছে আৰু 40জন লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি তেওঁ জানিবলৈ দিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোক ব্যক্ত কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইয়ে প্ৰকাশ কৰা মতে প্ৰায় 40,000 শিক্ষাৰ্থীয়ে পুনৰ মূল্যায়ন আবেদন সফলতাৰে দাখিল কৰিছে আৰু কোনো ধৰণৰ অসুবিধা অবিহনে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। চি বি এছ ইয়ে কালি ইয়াৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে লাইভ পৰ্টেল মুকলি কৰে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি চি বি এছ ইয়ে প্ৰকাশ কৰিছে। বোৰ্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব পাৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ, অভিভাৱক বা অন্য নিকটাত্মীয় আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। মহিলা ছাফ ফুটবল প্ৰতিযোগিতাত আজি গোৱাৰ মাদগাঁৱত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰত ভূটানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। 5 বাৰৰ চেম্পিয়ন ভাৰতে গ্ৰুপ বিৰ আটাইকেইখন খেলত জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে। ভাৰতে নিজৰ প্ৰথমখন খেলত মালদ্বীপক 11-0 গ'লত পৰাভূত কৰে আৰু দ্বিতীয়খন খেলত যোৱাবাৰৰ চেম্পিয়ন বাংলাদেশক 3-0 গ'লত পৰাস্ত কৰে। ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৱে নিজৰ প্ৰথমখন খেলত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। অৱশ্যে পুৰুষৰ ছিংগলছৰ শাখাত ভাৰতৰ লক্ষ্য সেন প্ৰথম ৰাউণ্ডতে পৰাজিত হয়। পুৰুষৰ ছিংগলছত আজি এইচ এছ প্ৰণয়ে আয়াৰলেণ্ডৰ খেলুৱৈৰ বিৰুদ্ধে আৰু আয়ুষ ছেট্টীয়ে চীনৰ খেলুৱৈৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ ডাবলছত ভাৰতৰ সাত্বিক ছাইৰাজ ৰাংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে মালয়েছিয়াৰ যুটীৰ বিৰুদ্ধে খেলিব। মিক্সড ডাবলছত ৰোহন কাপুৰ আৰু ঋত্বিকা শিৱানীৰ যুটীটোৱে টাইৱানৰ যুটীৰ বিৰুদ্ধে খেলিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংহত জনজাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ কৰে। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বাৰ্ষিক সৌৰশক্তি উৎপাদন সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত 2025 বৰ্ষত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি বিকাশ বজাৰ হিচাপে পৰিগণিত হৈছে। গুৱাহাটীত IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু মহিলা ছাফ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ভাৰত ভূটানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।
এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।